এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ 170 বিঘা ভূমিত আজি উচ্ছেদ অভিযান, কেন্দ্ৰীয় চৰকাৰৰ গুৱাহাটীৰ দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে অধিসূচনা জাৰিৰ প্ৰস্তুতি, স্বৰাজোত্তৰ কালত দেশে বহু দিশত অগ্ৰগতি লাভ কৰা বুলি দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও বৰ্ষীয়ান ব্যক্তিৰ মন্তব্য, পুৱতি নিশা বিজুলী ঢেৰেকনিৰে সৈতে অহা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বান, আৰু যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ ডুৰাণ্ড কাপৰ ছেমি ফাইনেলত প্ৰৱেশ। বিশ্বনাথ জিলা প্ৰশাসনে আজি ননকে জাপৰিগুৰিৰ 170 বিঘা ভূমিত উচ্ছেদ চলাইছে। যোৱা 2 আগষ্টত অঞ্চলটোৰ 309টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক 15 দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ কৈছিল। অবৈধ দখলকাৰীক সেই স্থান এৰি যাবলৈ কালি মাইকযোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰা হয়। উচ্ছেদ অভিযানত 20খন বুলডজাৰ, 10খন ট্ৰেক্টৰ আৰু 20খন সৰু বৰ বাহন ব্যৱহাৰ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে অঞ্চলটোত আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আৰু অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্ছেদ অভিযানৰ বাবে অঞ্চলটো 4টা জ'নত ভাগ কৰা হৈছে। 2টা জ'নত 1জনকৈ অতিৰিক্ত আয়ুক্তক নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি 6জনকৈ কাৰ্যবাহী দণ্ডাধীশো নিয়োগ কৰা হৈছে। উচ্ছেদ অভিযান সন্দৰ্ভত অতিৰিক্ত আয়ুক্ত অসীম বৰগোহাঁয়ে এইদৰে কয়।
আমি ননকে জাপৰিগুৰিত 4টা জ'নত আমি বিভক্ত কৰিছোঁ। জ'ন 1, জ'ন 2, জ'ন 3 আৰু জ'ন 4। 2টা জ'নৰ তদাৰক কৰিব এজন অতিৰিক্ত জিলা আয়ুক্তই আৰু বাকী 2টাৰো তদাৰক কৰিব এজন অতিৰিক্ত জিলা আয়ুক্তই আৰু 6জন মেজিষ্ট্ৰেটৰ আমি ব্যৱস্থা কৰিছোঁ, যাতে যিকোনো ধৰক আইন শৃংখলা পৰিস্থিতি মোকাবিলা কৰিবলৈ তেওঁলোকে সষ্টম থাকিব। লগতে আমি 20খনকৈ জে চি বি, 10খন ট্ৰেক্টৰ আৰু পুলিচৰ অহা যোৱা কৰিবৰ কাৰণে বিভিন্ন লঘু বাহন আৰু 6-7খনমান বাছ আমি ইয়াত ব্যৱহাৰ কৰিছোঁ। লগতে আমাৰ আইন শৃংখলা আৰু ছিকিউৰিটি ৰিজনছৰ কাৰণে যাৰ ওপৰত আমাৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। আৰু যিহেতু আপোনালোকে গম পাইছে যে 15 দিনৰ সময়সীমা যি শেষ হৈছে, গতিকে চৰকাৰীভাৱে নিৰ্দেশনা অনুযায়ী যিখিনি এভিকশ্যন কৰিব লাগে সেইখিনি আমি কৰিম।
অঞ্চলটোৰ চৰকাৰী আঁচনিৰ অন্তৰ্গত 2টা অংগনবাড়ী কেন্দ্ৰ, বিদ্যালয়, অমৃত সৰোবৰৰ বাহিৰে বাকী চাহ বাগিচা আদিত উচ্ছেদ কৰা হ'ব। জিলাখনত অবৈধ দখলকাৰীৰ কবলত 56,000 বিঘা চৰকাৰী ভূমি আছে। ইয়াৰে ভিতৰত বিশ্বনাথ ৰাজহচক্ৰতে প্ৰায় 44,000 বিঘা ভূমি আছে। বিশ্বনাথৰ চৰ অঞ্চলৰ গাতে লাগি থকা অঞ্চলটোত উচ্ছেদ চলিব বুলি বহু লোকে মূল্যৱান সামগ্ৰী আন ঠাইলৈ লৈ গৈছে, যদিও একাংশ লোকে এতিয়াও স্থান এৰিবলৈ মান্তি হোৱা নাই। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অঞ্চলটোত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 ধাৰা বলবৎ কৰা হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে গুৱাহাটীৰ দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল, ইক' ছেনজিটিভ জ'ন হিচাপে ঘোষণাৰ অধিসূচনা জাৰি কৰিছে। মন্ত্ৰালয়ে 1986চনৰ পৰিৱেশ সুৰক্ষা আইনৰ অধীনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ জলাশয় তথা বিভিন্ন বিলুপ্তপ্ৰায় প্ৰজাতিৰ পক্ষী, সৰীসৃপ আৰু জলজ পতংগৰ আৱাসস্থলী দীপৰ বিলৰ সংৰক্ষণৰ বাবে এই পদক্ষেপ লৈছে। অধিসূচনাখনত পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমাৰ চাৰিওদিশে 25.294 মিটাৰৰ পৰা 5 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ থাকিব বুলি কোৱা হৈছে। পৰিৱেশ সংবেদনশীল অঞ্চলে মুঠ 38.84 বৰ্গ কিলোমিটাৰ এলেকা সামৰি ল'ব। অৱশ্যে বিভিন্ন দিশত পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ পৃথক পৃথক হ'ব। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ঘাইকৈ জলাশয়টো আৰু ইয়াৰ বন্যপ্ৰাণীসমূহক প্ৰদূষণ আৰু ক্ৰমবৰ্ধমান উন্নয়নৰ বিৰূপ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ এই প্ৰস্তাৱ দিয়া হৈছে। দীপৰ বিলৰ কাষৰীয়া অঞ্চলসমূহক পৰিৱেশ সংবেদনশীল হিচাপে ঘোষণা কৰিলে নিৰ্মাণ, খনন আৰু পৰ্যটনৰ দৰে কাৰ্যকলাপ নিয়ন্ত্ৰণ তথা নিষিদ্ধ হ'ব আৰু প্ৰদূষণৰ মাত্ৰাও হ্ৰাস পাব। খচৰা অধিসূচনা অনুসৰি আগ্ৰহী যিকোনো ব্যক্তিয়ে 60 দিনৰ ভিতৰত এই সন্দৰ্ভত আপত্তি পৰামৰ্শ দাখিল কৰিব পাৰিব। উল্লেখযোগ্য যে দীপৰ বিলত 150টা প্ৰজাতিৰ পক্ষী পোৱা যায়। ইয়াৰে 2টা প্ৰজাতি বিপন্ন, 1টা বিলুপ্তপ্ৰায়, 5টা স্পৰ্শকাতৰ আৰু 4টা ভাবুকিৰ সন্মুখীন হোৱা। ইয়াৰ উপৰি দীপৰ বিলত 12টা প্ৰজাতিৰ সৰীসৃপ, 50টা প্ৰজাতিৰ মাছ, 6টা প্ৰজাতিৰ উভচৰ আৰু 155টা প্ৰজাতিৰ জলজ পতংগৰ উপস্থিতি পোৱা গৈছে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা কালি গুৱাহাটীত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতে সৌহার্দ্যপূর্ণ বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই দীর্ঘদিনীয়া সীমা বিবাদ আৰু উন্নয়নমূলক সহযোগিতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্রী ডক্টৰ শর্মাই সামাজিক মাধ্যমযোগে কয় যে মেঘালয়ৰ মুখ্যমন্ত্রীৰ সৈতে বৈঠকত দুয়োখন ভগ্নী ৰাজ্যৰ পাৰস্পৰিক উন্নয়ন শক্তিশালী কৰাৰ বাবে বহুকেইটা বিষয় লৈ আলোচনা কৰা হয়। একেদৰে মেঘালয়ৰ মুখ্যমন্ত্রী চাংমাই সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে ভগ্নী ৰাজ্যসমূহৰ মাজত সম্বন্ধ সুদৃঢ় কৰা আৰু বিকাশৰ বাবে বৃহত্তৰ সহযোগিতাৰ পথ অন্বেষণ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। অৱশ্যে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে আলোচনাৰ বিষয়ে বিশদভাৱে প্ৰকাশ কৰা নাই। দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কালি প্ৰচাৰ কৰা স্বাধীনতাৰ প্ৰত্যাশা কি পালো কি নাপালো শীৰ্ষক এটা বিশেষ দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট লোকে স্বাধীনতাৰ অনুভৱৰ লগতে তেওঁলোকৰ প্ৰত্যাশা আৰু অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰীয়ে পৰিকল্পনা প্ৰযোজনা আৰু উপস্থাপন কৰা এই অনুষ্ঠানটোত 97 বছৰ বয়সীয়া বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে স্বৰাজোত্তৰ কালত ভাৰতে বহু দিশত অগ্ৰগতি লাভ কৰাৰ কথা প্ৰকাশ কৰি কয় যে অতি শীঘ্ৰে বিশ্বৰ আগশাৰীৰ দেশসমূহৰ মাজত ভাৰত এখন হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ নিৰ্মল কুমাৰ চৌধুৰীয়ে স্বৰাজোত্তৰ কালত দেশে বহু ক্ষেত্ৰত প্ৰগতি লাভ কৰিলেও অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ হাৰ আশানুৰূপ হোৱা নাই বুলি মন্তব্য কৰে।
ব্ৰডগেজ কলো এটা ৰেলৰ, অন্য গোটেইবোৰ ইফালে ব্ৰডগেজ হৈ গ'ল। আমাৰ ইয়াত ব্ৰডগেজ হওঁতে বহুত পৰ, আৰু এই যিটো ৰেলৰ লিংক বনাইছিল যিটো এই যে উত্তৰ বংগই দি, সেইটো মানে বাৰিষা কেতিয়াবা হেৰি বন্ধ হয়, দলং তলংবোৰ প্ৰায় বেয়া হয়, সেইবোৰ হওঁতে বহুত সময় লাগিল। আগতে মুঠতে যিমান হ'ব লাগিছিল আচলতে যিমান খৰকেটাকে সিমান খৰক অসমত অন্ততঃ বহু বছৰলৈকে আমি বঞ্চিত হৈ থাকিলোঁ স্বাধীনতাৰ যিটো পৰা যিখিনি উপকাৰ অইন ভাৰতৰ অইন অংশই যিমান সোনকালে পালে সেই তুলনাত মই অসমকে নকওঁ গোটেই পূৰ্বাঞ্চল আৰু ইফালেতো আমাৰ পাহাৰীয়া ৰাজ্যকেইখন।
ডিব্ৰুগড় জিলাৰ বয়োবৃদ্ধ নাগৰিক ঠুল কোঁৱৰ, প্ৰাক্তন বিধায়ক তথা মঙলদৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক ডঃ নগেন শৰ্মা, মঙলদৈৰ নেতৃস্থানীয় ব্যক্তি বীৰেন্দ্ৰ কুমাৰ বৰুৱায়ো স্বাধীনতা সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে। বিশিষ্ট লেখিকা, আন্তৰ্জাতিক খ্যাতিসম্পন্ন খেলুৱৈ তথা ৰাষ্ট্ৰপতিৰ নাৰী শক্তি পুৰস্কাৰেৰে সন্মানিত সুমিত্ৰা হাজৰিকাই কয় যে দেশৰ সকলো স্তৰৰ নাগৰিকৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিলেহে দেশে সঁচা অৰ্থত স্বাধীনতা লাভ কৰিব।
হয়তো আজিৰ তাৰিখত নতুন প্ৰযুক্তি বিজ্ঞান বা চৰকাৰৰ আঁচনিয়ে বহু ঢুকি পাইছে, কিন্তু সেইটোত মই নাভাবোঁ মানুহৰ কেৱল অৰ্থনৈতিক অধিকাৰটোৱে একমাত্ৰ অধিকাৰ নহয়, অধিকাৰৰ লগত মানৱীয় মৰ্যাদাৰ কথাটো আছে। আমাৰ সমাজত সকলো মানুহ সম অধিকাৰ পাব লাগে, জীয়াই থাকিব লাগে। পৃথিৱীখন আমি ইমান চমু দিনৰ কাৰণে আহিছোঁ, এই চমু দিনকেইটাত আমি নিজৰ অধিকাৰ মান সন্মানেৰে জীয়াই থকা সেই অধিকাৰটোৱে যদি আমাক স্বাধীনতাই দিয়া নাই তেনেহ'লে আমি অকণমান অসুবিধা অনুভৱ কৰোঁ।
আজি পুৱতি নিশা বিজুলী ঢেৰেকনিৰে সৈতে অহা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে। মহানগৰীখনৰ নবীন নগৰ, অনিল নগৰ, হাতীগাঁও, ৰুক্মিণী নগৰ, চানমাৰী আদি অঞ্চলত হোৱা বানৰ ফলত পুৱাৰে পৰা যাতায়াত ব্যাহত হৈ পৰিছে। বিভিন্ন স্থানত গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত বিদ্যুতৰ যোগান বিচ্ছিন্ন হৈছে। অৱশ্যে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে গ্ৰাহকক বিদ্যুতৰ নিয়মীয়া যোগান ধৰিবলৈ তৎপৰতাৰে কাম কৰি আছে। গুৱাহাটীৰ কিছু কিছু অঞ্চলত ৰাজপথ আৰু পদপথসমূহো পানীত বুৰ যোৱাত যান বাহন চলা আৰু জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰাত ব্যাহত হৈছে। গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 84 সংখ্যক জন্মবাৰ্ষিকী। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ কাহিলীপাৰাত থকা জ্যোতি চিত্ৰবনৰ ৰুদ্ৰবৰুৱা প্ৰেক্ষাগৃহত শিল্পী খগেন মহন্তৰ জয়ন্তী উপলক্ষে জায়ো কানুবাই বেনু শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। বিয়লি 5:30 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতসমূহৰ স্মৃতি সোঁৱৰণ কৰা হ'ব। উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। 1965 চনৰ পৰা আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত গায়। 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1974 চনৰ পাছত তেওঁ আকাশবাণীত সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ লয়। 1960 চনৰ ভাষা আন্দোলনৰ সময়ছোৱাত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, যুগল দাসৰ হাৰমনি দলৰ এজন সক্ৰিয় সদস্যৰূপে ৰাজ্যজুৰি শান্তিৰ হকে তেওঁ গীত পৰিৱেশন কৰিছিল। কাউৰী পৰে, মা আমি শদিয়ালে যামে আদিকে ধৰি কেইবাটিও কালজয়ী গীতেৰে অসমৰ সংগীত ক্ষেত্ৰখনক তেখেতে সমৃদ্ধ কৰি গৈছে। ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰা লোকগীতসমূহ ৰাইজলৈ আগবঢ়াই দিয়াৰ লগতে বিহু গীতসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কোকৰাঝাৰৰ ভাৰতীয় খেল প্ৰাধিকৰণৰ ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিক 4-0 পৰাস্ত কৰে। খেলৰ 29 মিনিটত আলাদিন আজাৰায়ে জিতিনৰ পৰা সুন্দৰ বল লাভ কৰি প্ৰথমটো গ'ল দিয়ে। দ্বিতীয়াৰ্ধত বড়োলেণ্ড এফ চিয়ে গ'ল কৰাৰ চেষ্টাৰে আক্ৰমণ কৰে যদিও এই ৰণনীতিয়ে দলৰ ৰক্ষণ বিভাগ দুৰ্বল কৰি তোলে। এই সুযোগৰ সদ্ব্যৱহাৰ কৰি নৰ্থ ইষ্ট ইউনাইটেডে আৰু 3টা গ'ল কৰে। ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এছ চিৰ সন্মুখীন হ'ব। শ্বিলং লাজং এফ চিয়ে শ্বিলঙত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় নৌসেনা দলক 2-1 পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগলৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। এই খেলৰ বিজয়ী দলটো ছেমি ফাইনেলত জামজেদপুৰ এফ চি আৰু ডায়মণ্ড হাৰ্বাৰ এফ চিৰ মাজত 4ৰ্থখন কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলটোৰ সন্মুখীন হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অংকুৰজ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চকু ফুৰাওঁ।
দেশ আৰু ৰাজ্যত 79 সংখ্যক স্বাধীনতা দিৱস উলহমালহেৰে উদযাপন হোৱাৰ সন্দৰ্ভত বিভিন্ন বা বাতৰি গুৱাহাটীৰ পৰা আজি প্ৰকাশিত আটাইকেইখন কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। আলাস্কাত ট্ৰাম্প পুটিনৰ বৈঠক অমীমাংসিত হৈ ৰোৱা সন্দৰ্ভত প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত বাতৰিটো প্ৰকাশ কৰিছে। ৰাজ্যত বছৰি 12 লাখ টকাৰ পৰা 50 লাখ টকা পৰ্যন্ত আয় হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। এই বাতৰিটোক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2027 চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্যৰ উদ্ধৃতিৰে আমাৰ অসম কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এন চি আৰ টিয়ে বিভাজন বিভীষিকা সোঁৱৰণি দিৱস উপলক্ষে প্ৰকাশ কৰা এক বিশেষ মডিউলত মহম্মদ আলী জিন্না, কংগ্ৰেছ আৰু মাউণ্ট বেটেনক দোষী সাব্যস্ত কৰা হৈছে। এই বাতৰিটোক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আন্তঃৰাজ্যিক সীমান্তত অসমাৰক্ষীৰ জোৱানৰ মোতায়ন বৃদ্ধি পাইছে। দি আছাম ট্ৰিবিউন কাকতে এই সন্দৰ্ভত এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চাপৰত উচ্ছেদিত ভূমিত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ কাম আৰম্ভ হোৱাৰ পূৰ্বেই আদানী গ্ৰুপৰ পৰা বিদ্যুৎ ক্ৰয়ৰ সিদ্ধান্ত লৈছে এ পি ডি চি এলে। দৈনিক অগ্ৰদূত কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 3.5 কোটি নিয়োগ সৃষ্টি হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কৰা ঘোষণাক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰত ডাৱৰ বিস্ফোৰণত 60 গৰাকী লোকে প্ৰাণ হেৰুৱায়, এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ডিব্ৰুগড়ৰ শিক্ষা বিভাগে 2025-26 শিক্ষাবৰ্ষত হ'বলগীয়া নাৰ্ছিং, ফাৰ্মাচিউটিকেল ছায়েন্স, পেৰামেডিকেল, বাণিজ্য আৰু মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং, কম্পিউটাৰ পাঠ্যক্ৰমৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিত প্ৰাৰ্থীসকলক যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠান বিশ্ববিদ্যালয়ত পাঠ্যক্ৰম গ্ৰহণৰ বাবে সংযুক্ত কৰা হ'ব। ইয়াৰ বাবে ইচ্ছুক আবেদনকাৰীয়ে 25 আগষ্ট 2025ৰ ভিতৰত www.skac.education.in-ৰ যোগেদি অনলাইনযোগে আবেদন কৰিব পাৰিব। এই ৱেবছাইটটোৰ পৰা পাঠ্যক্ৰমৰ সবিশেষ ডাউনলোডো কৰি ল'ব পাৰিব। অহা 26 আগষ্ট 2025ৰ পৰা প্ৰাৰ্থীসকলৰ কাউন্সেলিং আৰু সাক্ষাৎকাৰ পৰ্যায়ক্ৰমে অনুষ্ঠিত হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ 170 বিঘা ভূমিত আজি উচ্ছেদ অভিযান। কেন্দ্ৰীয় চৰকাৰৰ গুৱাহাটীৰ দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে অধিসূচনা জাৰিৰ প্ৰস্তুতি। স্বৰাজোত্তৰ কালত দেশে বহু দিশত অগ্ৰগতি লাভ কৰা বুলি দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও বৰিষণ ব্যক্তিৰ মন্তব্য। আৰু যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ দুৰান কাপৰ ছেমিফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।